এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। কাইলৈ 77 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰাত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা 9 বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱাব। টিংখং সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত মৰাণ ক্ৰীড়া প্ৰকল্প অভয়পুৰৰ খেলপথাৰত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। গণৰাজ্য দিৱস উপলক্ষে জিলাখনত আৰক্ষীয়ে নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তুলিছে। 77 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্সন্ধ্যাত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি ভাষণ দিব। সন্ধিয়া 7 বজাৰ পৰা এই ভাষণ আকাশবাণীৰ সকলো নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলযোগে সম্প্ৰচাৰ কৰা হ'ব। দূৰদৰ্শনত হিন্দী আৰু ইংৰাজীত এই ভাষণ প্ৰচাৰৰ পাছতে আঞ্চলিক ভাষাতো এই ভাষণ প্ৰচাৰ কৰা হ'ব। ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ আকাশবাণী গুৱাহাটীয়ে নিশা 9:30 বজাত প্ৰচাৰ কৰিব। অসমৰ 200 বছৰীয়া চাহ উদ্যোগৰ অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে আজি মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। তিনিচুকীয়া জিলাৰ ডুমডুমাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আঁচনিখন মুকলি কৰাৰ পূৰ্বে এই অনুষ্ঠানতে দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানটি প্ৰচাৰৰ ব্যৱস্থা কৰা হ'ব। এটিকলি দুটিপাত আঁচনিৰ অধীনত ৰাজ্যৰ 836খন চাহ বাগিচাৰ 6 লাখৰো অধিক শ্ৰমিক আৰু কৰ্মচাৰীক 5,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে আয়োজিত বিশেষ কাৰ্যসূচীত মন্ত্ৰী তথা বিধায়কসকলে এই আঁচনিৰ অধীনত আৰ্থিক সাহায্য বিতৰণ কৰিব। 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লিখিত পৰীক্ষা অহা 10ৰ পৰা 27 ফেব্ৰুৱাৰীলৈ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লিখিত পৰীক্ষাসমূহ 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কালি অনুষ্ঠিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰ তত্বাৱধায়ক আৰু সহকাৰী তত্বাৱধায়কৰ অৰিয়েণ্টেশ্যন কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 7,355খন বিদ্যালয়ৰ 4,38,565গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 3,103খন শিক্ষানুষ্ঠানৰ 3,30,744গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ নীতি নিয়ম মানি চলি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়।
এইবাৰ প্ৰাইভেট স্কুলত পৰীক্ষা নহ'ব, হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক দুয়োটাই চৰকাৰী স্কুলতে অনুষ্ঠিত হ'ব। পৰীক্ষাৰ যিবিলাক নিৰীক্ষক ইনভেজিলেটৰ তেওঁলোকো আগে পিছে আমি প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আনো। এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নাথাকিব, কাৰণ ক'ৰবাত কিবা ভুল হলে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব নাথাকে, আমি একচনো ল'ব নোৱাৰো। সেইকাৰণে এইবাৰ আমি কৈছো যে যিহেতু বহুতখিনি নিযুক্তিও হৈ গ'ল, সেইকাৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেই পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব ল'ব।
ডঃ শৰ্মাই অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ, প্ৰধান শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰ চি জৈনকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াৰ অকলেণ্ড ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত আজিৰে পৰা অকলেণ্ড পৰিৱেশ পৰ্যটন আৰু সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত হৈছে। অহা 31 জানুৱাৰীলৈ হ'বলগীয়া এই মহোৎসৱ সফল কৰি তুলিবলৈ আয়োজকসকলে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। ৰহমৰীয়া অঞ্চলৰ গ্ৰাম্য পৰ্যটনৰ বিকাশ, অৰ্থনৈতিক উন্নয়ন, জনগোষ্ঠীয় সাংস্কৃতিক বিকাশ, পৰিৱেশ অনুকূল আৰু বহনক্ষম কৃষি প্ৰণালীৰ উত্তৰণৰ উদ্দেশ্য আগত ৰাখি এই মহোৎসৱৰ আয়োজন কৰা হৈছে। আজি অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই পতাকা উত্তোলনেৰে মহোৎসৱৰ শুভাৰম্ভ কৰিব। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।